এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত এছ আই টিয়ে কালি নিশা জুবিন গাৰ্গৰ সহকণ্ঠশিল্পী অমৃত প্ৰভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বেও এছ আই টিয়ে কেইবাদিনো দুয়োকৈ জেৰা কৰিছিল। দুয়োকে গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰক্ষীয়ে পুনৰ জেৰা কৰিব বুলি জানিব পৰা গৈছে। ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ হত্যাকাণ্ড সম্পৰ্কীয় 103 ধাৰা সংযোজন কৰা হৈছে। বিশেষ তদন্তকাৰী গোটে পূৰ্বে চি আই ডিত ৰুজু হোৱা 18/2025 নম্বৰ গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ 160, 105 আৰু 106 ধাৰা সংযোজন কৰিছিল। দুয়োজন প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছত বিশেষ তদন্তকাৰী গোটে 103 ধাৰা সংযোজন কৰে। আইনজ্ঞৰ মতে এই ধাৰাত যিকোনো অভিযুক্ত লোক দোষী সাব্যস্ত হলে যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডৰে দণ্ডিত হ'ব পাৰে। ইপিনে এছ আই টিয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেৰা অব্যাহত ৰাখিছে। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে সাগৰলৈ যোৱা ছিংগাপুৰ অসম এছ'চিয়েচনৰ 11 সদস্যকো অহা 6 অক্টোবৰত হাজিৰ হ'বলৈ তদন্তকাৰী গোটে জাননী জাৰি কৰা বুলি জানিব পৰা গৈছে। ষষ্ঠীত প্ৰতিষ্ঠা কৰা শক্তিৰূপিণী দেৱী দুৰ্গাক বিজয়া দশমীত যথাবিহিত ৰীতি নীতিৰে বিসৰ্জন দিয়া হয়। ৰাজ্যৰ ভিন্ন স্থানত আজি পুৱাৰ পৰাও দেৱীৰ মৃন্ময় প্ৰতিমা বিসৰ্জন দিয়া হৈছে। গুৱাহাটী মহানগৰীৰ পাণ্ডুঘাটত কালি নিশা 10 বজাৰ পাছত প্ৰতিমা বিসৰ্জন কাৰ্যসূচী বন্ধ ৰখা হয়। আজি পুৱাৰে পৰা ঘাটটোত পুনৰ প্ৰতিমা বিসৰ্জন কাৰ্যসূচী আৰম্ভ হৈছে। ইফালে প্ৰতিকূল বতৰৰ মাজতে কালি গুৱাহাটী মহানগৰীৰ 5টা ঘাটত প্ৰতিমা বিসৰ্জন দিয়া হয়। আৰক্ষী প্ৰশাসনে জাৰি কৰা নীতি নিৰ্দেশনা অনুসৰি লাচিতঘাট, পাণ্ডুঘাট, চুনচালিকে ধৰি 5টা ঘাটত বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। চেন্নাইৰ তিৰুৱাল্লৰ জিলাৰ এন্নৰ তাপবিদ্যুৎ কেন্দ্ৰত কৰ্তব্যৰত অৱস্থাত যোৱা মঙলবাৰে প্ৰায় 45 ফুট উচ্চতাৰ পৰা পৰি মৃত্যু হোৱা হোজাইৰ 5 যুৱকৰ মৃতদেহ নিজ নিজ বাসগৃহলৈ কালি ঘূৰাই অনা হৈছে। হোজাইৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নেতৃত্বত যুৱককেইজনৰ নশ্বৰ দেহ ঘূৰাই অনা হয়। যুৱককেইজনৰ মৃতদেহ নিজ নিজ বাসগৃহলৈ অনাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। এই সন্দৰ্ভত হোজাইৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই এইদৰে কয়।
আপুনি গম পায়, দুদিন আগতে এটা তামিলনাডু এন্নৰ ডিষ্ট্ৰিক্ট যি আছে তাত এটা এক্সিডেণ্ট হৈছিলে। আমাৰ গাঁও নৱংগা গাঁৱৰ পৰা, হোজাই ডিষ্ট্ৰিক্টৰ পৰা আৰু নৱংগা গাঁৱৰ পৰা 5টা ডেকা ল'ৰা তাত কাম কৰি আছিলে কনষ্ট্ৰাকশ্যন কোম্পানীত। তাত এটা এক্সিডেণ্টত তেখেতক গোটেইখিনি আমাৰ ল'ৰাৰ দুখত মৃত্যু হৈছে। আমাৰ হেডকোৱাৰ্টাৰৰ পৰা তামিলনাডু গভৰ্ণমেণ্ট আৰু তামিলনাডু পুলিচ লগত যোগাযোগ হৈ আছিলে। আজি গোটেইখিনি ল'ৰাৰ পাৰ্থিৱ যিহেতু আমি হোজাইত লৈ আহিছোঁ আৰু ফেমিলি মেম্বাৰক সুপ্ৰদ কৰিছোঁ। বহুত দুখতে কথা আছে সেইটো, আৰু এই দুখত টাইমত আমি ফেমিলিৰ লগত আছোঁ, এডমিনিষ্ট্ৰেশ্যন গোটেইখিনি আমাৰ গাঁৱৰ মানুহৰ লগত আছে।
গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ 91 সংখ্যক জন্মবাৰ্ষিকী আজি ৰাজ্যৰ বিভিন্ন স্থানত সুকীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱা হৈছে। 1934 চনৰ আজিৰ দিনটোত কলকাতাত জন্ম লাভ কৰা মহান শিল্পীগৰাকীয়ে সমৃদ্ধিশালী অসমীয়া সংস্কৃতিৰ এই বিশেষ ধাৰাটোক ৰাজ্যৰ পৰিসীমা অতিক্ৰম কৰাই সমগ্ৰ বিশ্বতে প্ৰতিষ্ঠা কৰি থৈ গ'ল। হস্থিৰ কন্যা, তুমৰা গেলে কি আছিবেন, মোৰ মাহুত বন্ধুৰে আদি ধৰি ভালেমান গোৱালপৰীয়া লোকগীতক শ্ৰোতা সমাজৰ মাজত পৰিচিত কৰাই দিয়া প্ৰতিমা বৰুৱা পাণ্ডেৰ পৰা ভাৰত ৰত্ন সন্মানেৰে বিভূষিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকায়ো একাধিক লোকগীত শিকাৰ লগতে দুয়োগৰাকী শিল্পীয়ে দ্বৈতকণ্ঠত এনে কেইবাটাও গীত পৰিৱেশন কৰিছিল। দিদি হিচাপে সকলোৰে মাজত পৰিচিত অনন্য দৰদী কণ্ঠৰ অধিকাৰী প্ৰতিথজখা শিল্পীৰ প্ৰতিমা বৰুৱা পাণ্ডেই ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। প্ৰকৃতিশ চন্দ্ৰ বৰুৱা ওৰফে লালজীৰ কন্যা তথা প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ বৰুৱাৰ ভতিজীয়েক এইগৰাকী আজন্ম শিল্পীয়ে পৰিয়ালৰ পোহনীয়া হাতী আৰু মাউতসকলৰ লগতে সাধাৰণ শ্ৰেণীৰ লোকৰ সৈতে ঘনিষ্ঠতাৰে থলুৱা সংস্কৃতিৰ লগত পৰিচিত হৈ এই সংস্কৃতিক তুলি ধৰাৰ লগতে নিজেও প্ৰতিষ্ঠা লাভ কৰিছিল। গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰৰ এছ এছ ৰোডৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত আজি পুৱতি নিশা সংঘটিত এটা অগ্নিকাণ্ডত 1 লোকৰ মৃত্যু হোৱাৰ লগতে 3 লোক আহত হৈছে। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইফালে হাতছিঙিমাৰী ছুপাৰ মাৰ্কেটত কালি সন্ধিয়া সংঘটিত এটা অগ্নিকাণ্ডৰ ফলত 20 লাখৰো অধিক টকাৰ সা সম্পত্তি ধবংস হয়। শ্বৰ্ট চাৰ্কিটৰ পাছতে অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়। মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ সংগীত কলাকেন্দ্ৰৰ মুখা শিল্প নিৰ্মাণৰ কাম কালি পুনৰ আৰম্ভ হৈছে। উল্লেখযোগ্য যে অসমৰ সংগীত জগতৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পাছত যোৱা 19 ছেপ্টেম্বৰৰ পৰা ঐতিহাসিক সত্ৰখনৰ মুখা নিৰ্মাণৰ কাম স্থগিত ৰখা হৈছিল। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।